এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 75লৈ বৃদ্ধি পাইছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আজি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাকে ধৰি ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল সুইটি চাংছেনে সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে বিশদভাৱে অৱগত কৰে। শ্ৰীআচাৰ্যই উদ্ধাৰ আৰু সাহায্য অভিযান নিৰন্তৰ চলাই নিবলৈ আৰু বান ক্ষতিগ্ৰস্ত লোকসকলে যাতে সময়মতে সকলো ধৰণৰ সাহায্য লাভ কৰে তাক নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগ আৰু সংস্থাসমূহক নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ্বাসন আৰু সাহায্য প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰে। কেন্দ্ৰীয় চৰকাৰে এই পৰিস্থিতিত সকলো ধৰণে ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়াব বুলি তেওঁ আশ্বাস দিয়ে। সন্ধিয়াৰ ভাগত অহা ধাৰাষাৰ বৰষুণৰ ফলত আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত পুনৰ কৃত্ৰিম বানৰ সৃষ্টি হয়। মহানগৰীৰ হাতীগাঁও, চানমাৰী, উলুবাৰী, মালিগাঁও, অনিল নগৰ আদি অঞ্চল কৃত্ৰিম বানত বুৰ যায়। বৰষুণৰ ফলত বৰাগৰ সমীপৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতো বান সদৃশ পৰিৱেশৰ সৃষ্টি হয়। বানৰ ফলত যান বাহন চলাচল ব্যাহত হয় আৰু যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিম দিনা ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত কৰা হয়। এই বিধেয়কৰ জৰিয়তে সত্ৰৰ ভূমি ক্ৰয় বিক্ৰয়ক লৈ সংশোধনী অনা হৈছে। ৰাজ্যৰ 250 বছৰীয়া পুৰণি কোনো ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ বাহিৰৰ কোনো ব্যক্তিয়ে ভূমি ক্ৰয় কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত এই কথা উল্লেখ কৰি কয় যে 250 বছৰীয়া পুৰণি ধৰ্মীয় অনুষ্ঠানৰ সমীপত কেৱল খিলঞ্জীয়া লোকেহে বাস কৰিব পাৰিব। 3 প্ৰজন্মৰ লোকেহে ধৰ্মীয় অনুষ্ঠানৰ নিৰ্ধাৰিত সীমাৰ ভিতৰত ভূমি কিনা বেচা কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়। পূৰ্বৰ পৰা ম্যাদী পত্ৰ থকা লোকসকলেহে সত্ৰৰ ভূমিত বাস কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমিপত্ৰ নথকা বা অকৰ্তৃত্বশীলভাৱে বাস কৰা লোকক উচ্ছেদ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মাজুলী, বৰপেটা, বৰদোৱা সত্ৰ, ৰংঘৰ, কাৰেংঘৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বহিৰাগত লোকে ভূমি ক্ৰয় কৰিব নোৱাৰিব বুলি তেওঁ জানিবলৈ দিয়ে।
বৰপেটা, বৰদোৱা, মাজুলীত উইদিন 5 কিলোমিটাৰৰ ভিতৰত 3 জেনেৰেশ্যন থকা মানুহে আজিৰ পৰা মাটি কিনা বেচা কৰিব পাৰিব। বাকীয়ে নোৱাৰে, হিন্দু যাব নোৱাৰে, মুছলমানো যাব নোৱাৰে, খ্ৰীষ্টানো যাব নোৱাৰে, যদি 5 কিলোমিটাৰৰ বাহিৰত।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা পতাকা জোকাৰি ভূটানলৈ দুগ্ধজাত সামগ্ৰী ৰপ্তানিৰ প্ৰথমটো খেপ আনুষ্ঠানিকভাৱে ৰাওনা কৰে। কৃষি আৰু প্ৰসংস্কৰণজাত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপেডাৰ সহযোগত আয়োজিত এটা অনুষ্ঠানত 5,627 লিটাৰ পূৰবী প্ৰিমিয়াম আইচক্ৰীমৰ এই প্ৰথমটো খেপ চুবুৰীয়া ৰাষ্ট্ৰখনলৈ প্ৰেৰণ কৰা হয়। এয়া হৈছে ৰাজ্যৰ বিদেশলৈ দুগ্ধজাত সামগ্ৰীৰ প্ৰথমটো বাণিজ্যিক ৰপ্তানি। আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটি ৰাত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03-61-266-1861 আৰু 943-54-05-222 এই 2টি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। নৌসেনাৰ ফুটবল দলে কাইলৈ দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। মণিপুৰৰ ৰাজধানী ইম্ফলত হ'বলগীয়া গ্ৰুপ ডি লীগ পৰ্যায়ৰ দ্বিতীয়খন খেলত নৌসেনাৰ দলটো এফ চি ৰেংগাই দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত কাইলৈ সন্ধিয়া 7 বজাত হ'বলগীয়া প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত সমলেশ্বৰী স্পৰ্টিং দল বাগপট এফ চিৰ সন্মুখীন হ'ব। ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।